والذين لا يدعون مع الله إلها آخر ولا يقتلون النفس التي حرم الله إلا بالحق ولا يزنون ومن يفعل ذلك يلقى أثاما
আর তেওঁলোকে আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে যথাৰ্থ কাৰণ অবিহনে তাক হত্যা নকৰে তেওঁলোকে ব্যভিচাৰ নকৰে যিয়ে এইবোৰ কৰিব সি অৱশ্যে শাস্তি ভোগ কৰিব।